সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ এতিয়া ঘাই ঘাই বাতৰিসমূহ হৈছে প্ৰবল বৰষুণৰ ফলত ৰাজ্যৰ বিভিন্ন অঞ্চলত স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত 11খন জিলাত ৰেড এলাৰ্ট জাৰি কাইলৈ গুৱাহাটীত শিক্ষানুষ্ঠান আৰু চৰকাৰী কাৰ্যালয় বন্ধৰ ঘোষণা গুৱাহাটী মহানগৰীত নগৰীয়া বানৰ জটিল ৰূপ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰলৈ চলাচল কৰা কেইবাখনো বিমানৰ যাত্ৰাত বিলম্ব চাহ শ্ৰমিকক 5,000 টকাকৈ বিশেষ সাহায্য প্ৰদানৰ প্ৰক্ৰিয়া শীঘ্ৰে আৰম্ভ হ'ব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা নতুন দিল্লীত বড়ো জনগোষ্ঠীয় কৃষ্টি প্ৰদৰ্শন কৰা 165গৰাকী শিল্পীক বিটিচি প্ৰশাসনৰ সম্বৰ্ধনা আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ আজি চণ্ডীগড়ত হ'বলগীয়া এলিমিনেটৰত গুজৰাট টাইটানছ মুম্বাই ইণ্ডিয়ানছৰ মুখামুখি নমস্কাৰ আজি গুৱাহাটী মহানগৰীৰ বাবে এটা দুৰ্যোগপূৰ্ণ দিন আজি মহানগৰীৰ জনজীৱন স্তব্ধ প্ৰায় এই প্ৰতিকূল বতৰৰ মাজতে আমি আকাশবাণীৰ বাতৰি কক্ষ বিৰতিহীনভাৱে চলাই আছো আমাৰ বহুকেইগৰাকী সহযোগী বানপানীৰ বাবে আমাৰ চানমাৰীৰ ষ্টুডিঅলৈ আহিব পৰা নাই সেয়েহে আজি মোৰ সৈতে বাতৰি পৰিৱেশনত যোগ দিছে আমাৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰে বংগোপসাগৰত সৃষ্টি হোৱা গভীৰ নিম্নচাপৰ প্ৰভাৱত সমগ্ৰ পূব আৰু উত্তৰ পূব ভাৰতত কালিৰে পৰা হোৱা প্ৰবল বৰষুণৰ ফলত অসমৰো বিভিন্ন ঠাইৰ জনজীৱন বিপৰ্যস্ত হৈ পৰিছে শিলচৰ আৰু হাতশিঙিমাৰীকে ধৰি দক্ষিণ অসম মধ্য আৰু পশ্চিম অসমৰ বিভিন্ন জিলাত যোৱা 24 ঘণ্টাত 7 চেণ্টিমিটাৰৰ পৰা 8 চেণ্টিমিটাৰ পৰ্যন্ত বৰষুণ ৰেকৰ্ড কৰা হৈছে আমাৰ বিশেষ সংবাদদাতাই জনোৱা মতে যোৱা নিশাৰে পৰা হোৱা নেৰানেপেৰা বৰষুণৰ ফলত গুৱাহাটী মহানগৰীত নগৰীয়া বানে আজি জটিল ৰূপ ধাৰণ কৰে ৰুক্মিণী গাঁৱৰ জি এছ ৰোডৰ বিস্তীৰ্ণ অঞ্চল এবুকু পৰ্যন্ত জলমগ্ন হৈ পৰাত সেই পথেৰে আজি যান বাহনৰ চলাচল বন্ধ হৈ পৰে চিৰিয়াখানা পথৰ শ্ৰদ্ধাঞ্জলি উৰণ সেতুৰ দুয়োফালৰ আৰম্ভণিৰ অংশৰ লগতে উৰণ সেতুৰ তল অংশ সম্পূৰ্ণৰূপে প্লাবিত হৈছে এই পথেৰেও যান বাহনৰ চলাচল বন্ধ হৈ পৰাত উৰণ সেতুৰ ওপৰত প্ৰচণ্ড যানজঁটৰ সৃষ্টি হৈছে মহানগৰীৰ বেলতলাৰ ৱায়াৰলেছ হাতীগাঁও জু নাৰেঙ্গী পথ অনিল নগৰ নবীন নগৰ গোপীনাথ বৰদলৈ পথৰ অনুৰাধা চিনেমাৰ সন্মুখভাগ চানমাৰী কলনী আমবাৰী গুৱাহাটী ক্লাব বৰাগাঁও আদিকে ধৰি মহানগৰীৰ বিভিন্ন ঠাই নগৰীয়া বানৰ কবলত পৰি জনজীৱন সম্পূৰ্ণ বিপৰ্যস্ত হৈ পৰিছে ৰাজ্যিক দুৰ্যোগ প্ৰশমন বাহিনীয়ে ৰুক্মিণীগাঁও অনিল নগৰ নবীন নগৰকে ধৰি ভালেমান অঞ্চলত জনসাধাৰণৰ যাতায়াতৰ বাবে ৰবৰৰ নাৱৰ ব্যৱস্থা কৰিবলগীয়া হৈছে নেৰানেপেৰা বৰষুণৰ ফলত খাৰঘুলিৰ চিত্ৰাচল পথত ভূমিস্খলন হয় পাহাৰৰ ওপৰৰ পৰা খহি পৰা মাটিয়ে এটা ঘৰৰ আধা অংশ পুতি পেলায় মহানগৰীৰ জ্যোতিনগৰৰ আকাশী পথত থকা এটা বিদ্যুতৰ খুঁটা উভলি পৰে গুৱাহাটীৰ বান পৰিস্থিতি সন্দৰ্ভত এয়া আমাৰ গুৱাহাটীৰ সংবাদদাতা হেমন্ত কুমাৰ বৰা
মহানগৰীৰ ৰুক্মিণীগাঁও বেলতলাৰ চাৰ্ভে হাতীগাঁও জুৰোড অনিল নগৰ নবীন নগৰ হাতগাঁও বেহাৰবাৰীৰ প্ৰাগজ্যোতিষ নগৰ যোৰাপাতকে আদি কৰি মহানগৰীৰ বিভিন্ন অঞ্চল কৃত্ৰিম বানত ডুব যায় ৰুক্মিণীগাঁৱত সৃষ্টি হোৱা কৃত্ৰিম বানৰ ফলত ৰাজপথত নাও চলাব লগা পৰিস্থিতি উদ্ভৱ হয় SDRFৰ নাৱত উঠিহে বহুলোকে গন্তব্যস্থানলৈ যাবলৈ সক্ষম হয় এক কথাত নেৰানেপেৰা বৰষুণৰ ফলত আজি মহানগৰীৰ জনজীৱন ব্যাহত হৈ পৰে কৃত্ৰিম বানৰ মাজেদি বিপদসংকুলভাৱে স্কুল কলেজ অফিচ কাছাৰীলৈ যাব লগা হয় ছাত্ৰ ছাত্ৰীকে ধৰি অন্যান্য লোক উল্লেখযোগ্য যে কামৰূপ মহানগৰ জিলা প্ৰশাসনে মহানগৰীৰ বহুকেইটা অঞ্চল ভূমিস্খলন প্ৰৱণ এলেকা হিচাপে চিনাক্ত কৰিছিল নেৰানেপেৰা বৰষুণৰ ফলত এই অঞ্চলসমূহত যাতে কোনো ধৰণৰ বিপদৰ সৃষ্টি নহয় তাৰ প্ৰতি সতৰ্ক দৃষ্টি ৰাখিছে কামৰূপ মহানগৰ জিলা প্ৰশাসনে
প্ৰতিকূল বতৰৰ পৰিপ্ৰেক্ষিতত যিকোনো সহায়ৰ বাবে কামৰূপ মহানগৰ জিলা প্ৰশাসনে দুটা নম্বৰ মুকলি কৰিছে 03611077 আৰু 03654293314 এই দুটা টোল ফ্ৰী নম্বৰত কোনো সমস্যাৰ বাবে ৰাইজে ফোন কৰিব পাৰিব যোৰাবাটৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে 3-4 ফুট পৰ্যন্ত পানী বাগৰাৰ ফলত উজনি আৰু নামনি অসমৰ মাজত যাতায়াত ব্যৱস্থা বিঘ্নিত হোৱা বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে এই বৰষুণ সন্দৰ্ভত বৰজাৰৰ আঞ্চলিক বতৰ বিজ্ঞান প্ৰতিষ্ঠানৰ বিজ্ঞানী ড০ গায়ত্ৰী কলিতাই আমাৰ বিশেষ সংবাদদাতা ৰাজীৱ লোচন বৰঠাকুৰৰ সৈতে হোৱা কথা বতৰাত এনেদৰে কয়
এই পৰিৱেশটো একচুৱেলি যোৱা কেইদিনমান আগতে বাংলাদেশৰ ওপৰত এটা নিম্নচাপ গঠন হৈছিলে আৰু সেইটো ক্ৰমান্বয়ে অতি গভীৰ নিম্নচাপলৈ উন্নীত হৈছিলে বংগোপ উপসাগৰৰ ওপৰত হৈছিলে সেইটো নৰ্থৰ ফালে গতি কৰি আছিলে কালি ৰাতিৰ পৰা গভীৰ নিম্নচাপলৈ হৈছিলে আৰু সেইটো আজি আহি পেলাই 24 ডিগ্ৰী উত্তৰ আৰু 89.5 পূব প্ৰাভিকাংশত উপস্থিত হৈছিল তাৰ কাৰণে ডিপ্ৰেশ্যনৰ পৰা ডিপ ডিপ্ৰেশ্যন হৈছিলে তেনেকুৱা এটা বায়ুমণ্ডলীয় ঘূৰ্ণী বতাহৰ কাৰণে নৰ্থ ইষ্ট অঞ্চলত আমাৰ বৰষুণৰ প্ৰভাৱটো দেখা গৈছে যোৱা দুদিনমানৰ পৰা লগতে আমাৰ যিটো দক্ষিণ পশ্চিম মৌচুমী সেইটো আমাৰ নৰ্থ ইষ্টত ইতিমধ্যে প্ৰৱেশ কৰিলে
এইটো আপোনাৰ স্বাভাৱিক পৰিঘটনা নে কিবা অস্বাভাৱিকতা ইয়াত আছে?
নাই নাই, অস্বাভাৱিকতা একো নাই। মনচুন যেতিয়া অনছেট হয় তেতিয়া এনেকুৱা ধৰণৰ ছিষ্টেম হয়।
এতিয়া কিমান বৰষুণ হল আমাৰ বতৰ বিজ্ঞান কেন্দ্ৰত, কিমান ৰেকৰ্ড কৰা হৈছে যোৱা চৌবিশ ঘণ্টাত?
যোৱা চৌবিশ ঘণ্টাত কিছুমান ঠাইত 15 চেণ্টিমিটাৰ বৰষুণ হৈছে। শিলচৰত 15 চেণ্টিমিটাৰ, উমৰাংচুত 15 চেণ্টিমিটাৰ, খেত্ৰীত 10 চেণ্টিমিটাৰ, মাজুলীত 10 চেণ্টিমিটাৰ, বৰপথাৰত 8 চেণ্টিমিটাৰ, বেকীত 8 চেণ্টিমিটাৰ, হাতশিঙিমাৰীত 8 চেণ্টিমিটাৰ, কামপুৰত 7 চেণ্টিমিটাৰ, এইবোৰ জেগাত 7 চেণ্টিমিটাৰতকৈ অধিক বৰষুণ হৈছে।
গুৱাহাটী মহানগৰীত কিমান বৰষুণ হৈছে?
গুৱাহাটীত আজি ৰাতিপুৱা 8:30 পৰা ইতিমধ্যে 6 চেণ্টিমিটাৰ বৰষুণ হল। 3 বজালৈকে আজি বৰষুণ হব। আমাৰ ইয়াৰ পৰা বৰষুণৰ ফৰকাষ্ট দিয়া আছে যি হেভি টু ভেৰি হেভি ৰেইনফল হোৱাৰ সম্ভাৱনা আছে, অৰ্থাৎ 7 চেণ্টিমিটাৰতকৈ অধিক বৰষুণ হব।
আৰু এইটো কিমান দিনলৈ এই বৰষুণৰ বতৰটো এনেকুৱা হৈ থাকিব বুলি আপোনালোকৰ ফৰকাষ্টত কৈছে?
অহা 12 ঘণ্টাৰ ভিতৰত ই লো প্ৰেছাৰ ছিষ্টেমলৈ উন্নীত হব। 31 তাৰিখে বঙাইগাঁও, চিৰাং আৰু চেণ্ট্ৰেল আৰু ৱেষ্ট অসমৰ কেইখনমান ডিষ্ট্ৰিক্টত আমাৰ ৰেড এলাৰ্ট আছে।
কাইলৈলৈকে বৰষুণ হৈ থাকিব, 31 তাৰিখলৈকে বৰষুণ হৈ থাকিব।
31 তাৰিখলৈকে বৰষুণ হৈ থাকিব, বৰষুণ তাৰ পাছতো হ'ব, কিন্তু লাহে লাহে কমি আহিব।
বহুত ধন্যবাদ আপোনাক ডক্টৰ কলিতা।
প্ৰবল বৃষ্টিপাতৰ ফলত কামৰূপ জিলাৰ উত্তৰ গুৱাহাটীৰ কেইবাটাও অঞ্চল কৃত্ৰিম বানৰ কবলত পৰিছে। বিশেষকৈ মধুপুৰ, অভয়পুৰ, কটাহবজাৰ, ৰহঢলা আৰু কলবাৰীত কৃত্ৰিম বানৰ ফলত জনজীৱন ব্যাহত হৈ পৰিছে। প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰী সেৱাও সাময়িকভাৱে বন্ধ ৰখা হৈছে। আমাৰ হাইলাকান্দি, শ্ৰীভূমি, ধুবুৰী, দক্ষিণ হালমৰা, মানকাছৰ, গোৱালপাৰা, বৰপেটা, বঙাইগাঁও, পশ্চিম কাৰ্বি আংলং, নগাঁও আৰু হোজাইৰ সংবাদদাতাসকলে জনোৱা মতে ধাৰাষাৰ বৰষুণৰ ফলত জিলাকেইখনৰ স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত হোৱাৰ লগতে ব্ৰহ্মপুত্ৰ, বৰাক আৰু ইয়াৰ প্ৰধান উপনৈসমূহৰ পানী ফেনে ফুটুকাৰে বাঢ়িবলৈ লোৱাত নৈপৰীয়া জনসাধাৰণ শংকিত হৈ পৰিছে। কাছাৰ জিলাৰ বিভিন্ন প্ৰান্তত আজি পুৱাৰে পৰা প্ৰবল বৰষুণৰ ফলত শিলচৰ নগৰৰ কেইবাটাও অঞ্চলত কৃত্ৰিম বানৰ সৃষ্টি হয়। এই সম্পৰ্কত আমাৰ শিলচৰৰ সংবাদদাতা আখিৰাণী দাসে এই প্ৰতিবেদন পঠিয়াইছে।
কাছাৰ জিলাতো বতৰে কাল ৰূপ ধাৰণ কৰিছে। বৃহস্পতিবাৰৰ পৰা জিলাখনত ধাৰাষাৰ বৰষুণৰ সৃষ্টি হৈছিল, আজিও অব্যাহত আছে নেৰা নেপেৰা বৰষুণ। আজি পুৱাৰে পৰা ধাৰাষাৰ বৰষুণৰ ফলত শিলচৰৰ কেইবাটাও অঞ্চল কৃত্ৰিম বানপানীৰ কবলত পৰে। চহৰৰ লিংক ৰোড, দাসকলনী, পঞ্চায়ত ৰোড, বিবেকানন্দ ৰোড, নলা উফন্দি উঠাৰ ফলত পথসমূহ সম্পূৰ্ণৰূপে জলমগ্ন হৈ পৰে। ফলত যাতায়াতৰ ক্ষেত্ৰত বহু অসুবিধাৰ সন্মুখীন হয় স্থানীয় জনসাধাৰণ। স্থানীয় ৰাইজে এই অৱস্থাৰ বাবে শিলচৰ পৌৰসভাৰ ওপৰত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে। পানী নিষ্কাশন ব্যৱস্থাৰ অভাৱৰ ফলত এই অৱস্থাৰ সৃষ্টি হয়। ইপিনে পথচাৰী, স্কুল, কলেজীয়া ছাত্ৰ ছাত্ৰীৰ যাতায়াতৰ ক্ষেত্ৰতো অসুবিধাৰ সৃষ্টি হয়।
জটিল বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী মহানগৰীৰ সকলো শিক্ষানুষ্ঠান কাইলৈ বন্ধ থাকিব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। দিছপুৰত আজি অনুষ্ঠিত এখন সংবাদমেলত মুখ্যমন্ত্ৰী ড০ শৰ্মাই লগতে কয় যে কামৰূপ মহানগৰ আৰু কামৰূপৰ চৰকাৰী কৰ্মচাৰীসকলৰ কাইলৈৰ বাবে বিশেষ ছুটি দিয়া হৈছে। সাম্ভাব্য বান পৰিস্থিতি সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে আজি সকলো জিলা আয়ুক্তৰ সৈতে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে আলোচনা কৰে বুলিও সংবাদমেলত প্ৰকাশ কৰে। ভূমিস্খলনৰ আশংকাৰ প্ৰতি লক্ষ্য ৰাখি কাছাৰ, ডিমা হাছাও, হাইলাকান্দি, কামৰূপ মহানগৰ, কামৰূপ, কাৰ্বি আংলং আৰু শ্ৰীভূমিত বিশেষ সতৰ্কতা অৱলম্বন কৰা হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে। বংগোপসাগৰত সৃষ্টি হোৱা গভীৰ নিম্নচাপৰ প্ৰভাৱত হোৱা বৰষুণ আৰু বতাহৰ ফলত আজি গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰলৈ চলাচল কৰা কেইবাখনো বিমানৰ যাত্ৰাত বিলম্ব ঘটে। কেইবাখনো বিমান গুৱাহাটীৰ পৰিৱৰ্তে আন বিমানবন্দৰলৈ পঠিয়াবলগীয়া হয়। আজি দিল্লী, চেন্নাই আৰু লক্ষ্ণৌৰ পৰা গুৱাহাটীলৈ অহা 5খন বিমান কলকাতাৰ নেতাজী সুভাষ আন্তৰ্জাতিক বিমানবন্দৰলৈ ঘূৰাই পঠিওৱা হয়। আহমদাবাদ আৰু মুম্বাইৰ পৰা গুৱাহাটীলৈ অহা এখন বিমান আগৰতলালৈ ঘূৰাই পঠিয়াবলগীয়া হয়। আজি গুৱাহাটীৰ পৰা উৰামৰা আৰু গুৱাহাটীত অৱতৰণ কৰিবলগীয়া প্ৰায়বোৰ বিমানৰে যাত্ৰা অস্বাভাৱিকভাৱে বিলম্বিত হয়। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক ৰাজীৱ লোচন বৰঠাকুৰৰ পৰা।
ধন্যবাদ জিন্তি। অসম চৰকাৰে চাহ শ্ৰমিকসকলক 5,000 টকাকৈ বিশেষ সাহায্য প্ৰদানৰ বাবে প্ৰপত্ৰ বিতৰণ প্ৰক্ৰিয়া শীঘ্ৰে আৰম্ভ কৰিব বুলি মুখ্যমন্ত্ৰী ড০ শৰ্মাই ঘোষণা কৰিছে। এই উপলক্ষে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি সাংসদ, বিধায়ক আৰু জিলা আয়ুক্তসকলৰ সৈতে দিছপুৰত এখন পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰি আঁচনিখনৰ প্ৰস্তুতি সম্পৰ্কে পৰ্যালোচনা কৰে আৰু ইয়াৰ সফল ৰূপায়ণৰ বাবে সকলোকে যাৱতীয় নিৰ্দেশ দিয়ে। কোকৰাঝাৰৰ চানমাৰীত থকা বডুফা সাংস্কৃতিক প্ৰকল্পত আজি 165গৰাকী বড়ো লোকশিল্পীক সম্বৰ্ধনা জনোৱা হয়। নতুন দিল্লীত বাগৰুম্বা আৰু আন বড়ো জনগোষ্ঠীয় নৃত্য প্ৰদৰ্শন কৰা শিল্পীসকলক জনোৱা সম্বৰ্ধনা অনুষ্ঠানত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস মুখ্য অতিথি হিচাপে উপস্থিত থাকে। দুলাৰাই বড়ো হাৰিম ৱাফাদ, বড়ো অনাতাঁৰ আৰু দূৰদৰ্শন শিল্পী সংস্থাৰ উদ্যোগত তথা বি টি চি বিটিআর প্ৰশাসনৰ সহযোগত আয়োজিত এই সম্বৰ্ধনা অনুষ্ঠানত মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম, বিটিচি প্ৰধান প্ৰমোদ বড়ো, ৰাজ্যসভাৰ সাংসদ ৰণগৌৰা নাৰ্জাৰী, লোকসভাৰ সাংসদ জয়ন্ত বসুমতাৰীসহ কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। মন্ত্ৰী শ্ৰীদাসে আজি বিটিচি সচিবালয়ত পঞ্চায়তৰ গ্ৰামোন্নয়ন, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান আৰু পৰ্যটন বিভাগৰ পৰ্যালোচনা সভাতো অংশগ্ৰহণ কৰে। প্ৰচাৰ ভাৰতীয়ে আকাশবাণী আৰু দূৰদৰ্শনৰ বাতৰিৰ বিশাল ভাণ্ডাৰ শব্দ নামেৰে এটা পৰ্টেলৰ যোগেদি আগ্ৰহীসকলক বিনামূলীয়াকৈ যোগান ধৰাৰ ব্যৱস্থা কৰিছে। এই সম্পৰ্কত আমাৰ এক প্ৰতিবেদন।
প্ৰচাৰ ভাৰতীয়ে যোৱা বছৰৰ 13 মাৰ্চত PB শব্দ নামেৰে এটা বিনামূলীয়া বাতৰি যোগান সেৱা আৰম্ভ কৰিছে। আলোকচিত্ৰ, ভিডিঅ', ইনফোগ্ৰাফিক্স আৰু আছুতীয়া বাতৰিৰ বাবে শব্দ হৈছে অতি নিৰ্ভৰযোগ্য উৎস। দেশৰ 13টা ভাষাত 60খন সম্পাদনা মেচ আৰু প্ৰচাৰ ভাৰতীৰ 1500গৰাকীৰো অধিক সংবাদদাতাই অহৰ্নিশে শব্দত শেহতীয়া বাতৰিৰ যোগান ধৰি আহিছে। ৰাজনীতি, সমাজনীতি, অৰ্থনীতি, বতৰ, ক্ৰীড়া, কৃষি, প্ৰযুক্তি, বৈদেশিক পৰিক্ৰমা আৰু সমসাময়িক ঘটনাক্ৰমৰ দৰে 50টা শিতানত প্ৰতিদিনে 1000ৰো অধিক বাতৰি ইয়াত আপলোড কৰা হয়। দূৰদৰ্শন আৰু আকাশবাণীৰ বাতৰিৰ বিশাল ভাণ্ডাৰ শব্দৰ যোগেদি আগ্ৰহীসকলে বিনামূলীয়াকৈ লাভ কৰিব পাৰে। ইউটিউবাৰ্ছ, পডকাষ্টাৰ্ছ আৰু ভিডিঅ' সম্পাদকসকলে shab.prasarbharati.org পঞ্জীয়ন কৰি এই সেৱা গ্ৰহণ কৰিব পাৰে। শব্দ প্ৰচাৰ ভাৰতীৰ এটা অনন্য বাতৰি যোগান উৎস। আপুনিও ভিজিট কৰক shab.prasarbharati.org।
গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ হিচাপে ন্যায়াধীশ এল জমিৰক নিযুক্তি দিয়া হৈছে। কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰালয়ৰ নিৰ্দেশ মৰ্মে জ্যেষ্ঠ ন্যায়াধীশ জমিৰক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হয়। উল্লেখযোগ্য যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিজয় বিষ্ণইক উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হৈছে, সেয়েহে ন্যায়াধীশ জমিৰক ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশৰ দায়িত্ব অৰ্পণ কৰা হৈছে। এতিয়া বাতৰিৰ বাকী অংশৰ বাবে পুনৰ জিন্তী ৰাণীক মই মাইক্ৰফোন আগবঢ়াই দিছোঁ।
ধন্যবাদ ৰাজীৱ লোচন বৰঠাকুৰ। অসমৰ ৰাজভৱনত আজি গোৱাৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে এটা অনুষ্ঠানৰ আয়োজন কৰা হয়। এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ অংশ হিচাপে আৰু বৈচিত্ৰ্যৰ মাজত একতাৰ শক্তি প্ৰতিফলিত কৰাৰ উদ্দেশ্যে বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰতিষ্ঠা দিৱস ৰাজভৱনত পালন কৰি অহা হৈছে। আজিৰ এই অনুষ্ঠানত অসম আৰু গোৱাৰ মাজত থকা চহকী সাংস্কৃতিক ঐতিহ্য আৰু সম্পৰ্কত আলোকপাত কৰি একতা আৰু সাংস্কৃতিক বিবিধতা উদযাপন কৰা হয়। এই অনুষ্ঠানত আয়ুক্ত তথা ৰাজ্যপালৰ সচিব এছ এছ মীনাক্ষী সুন্দৰমে তেওঁৰ ভাষণত ৰাষ্ট্ৰীয় একতা শক্তিশালী কৰাৰ লগতে পাৰস্পৰিক সদ্ভাৱ প্ৰদৰ্শনৰ বাবে বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ প্ৰতিষ্ঠা দিৱস উদযাপন কৰি অহাৰ কথা প্ৰকাশ কৰে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে কাইলৈ নিশা 8:02 ইয়াৰ দৃষ্টিপাত অনুষ্ঠানত সেনাবাহিনীত কৰ্মসংস্থাপনৰ সুবিধা শীৰ্ষক এটা বিশেষ আলোচনাৰ অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত নৌবাহিনীৰ অৱসৰপ্ৰাপ্ত কমোডৰ কমলেশ চৌধুৰী আৰু স্থল সেনাবাহিনীৰ অৱসৰপ্ৰাপ্ত ব্ৰিগেডিয়াৰ বলেন্দ্ৰ গোস্বামীয়ে অপাৰেচন সিন্দুৰত সেনাবাহিনীৰ সফলতাৰ আঁৰৰ কথাও প্ৰকাশ কৰিব। এই অনুষ্ঠানটিৰ আঁত ধৰিব আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰে। এই অনুষ্ঠান আকাশবাণী গুৱাহাটীৰ 101.6 MHz, অল ইণ্ডিয়া ৰেডিঅ' এপৰ লগতে ফেচবুক পেজ ARNews Guwahati.RNU আৰু ইউটিউব চেনেল @ARNews Guwahati লাইভ ষ্ট্ৰীমতো শুনিবলৈ পাব। বজালী জিলাৰ মাজেৰে পাৰ হৈ যোৱা 31 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত কালি নিশা সংঘটিত এটা দুৰ্ঘটনাত এগৰাকী যুৱক থিতাতে নিহত হয়। ঘাইপথেৰে চলাচল কৰা কোনো অচিনাক্ত বাহনৰ খুন্দাত বাইক আৰোহী যুৱকজন নিহত হোৱা বুলি আৰক্ষীয়ে সন্দেহ কৰিছে। মৃত যুৱকজন পাঠশালাৰ সমীপৱৰ্তী ৰহাদৰ বীৰকলাৰ ৰাজীৱ দাস বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে আজি দিনৰ ভাগত যুৱকজনৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটাৰ ফকৰুদ্দিন আলী আহমেদ চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি সন্ধিয়া চণ্ডীগড়ত হ'বলগীয়া এলিমিনেটৰত গুজৰাট টাইটানছ মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এই খেলখনত জয়লাভ কৰা দলটোৱে 1 জুনত হ'বলগীয়া দ্বিতীয়খন কোৱালিফায়াৰত পাঞ্জাব কিংছৰ সন্মুখীন হ'ব। দ্বিতীয়খন কোৱালিফায়াৰত জয়লাভ কৰা দলটোৱে 3 জুনত হ'বলগীয়া ফাইনেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ আকৌ এবাৰ। প্ৰবল বৰষুণৰ ফলত ৰাজ্যৰ বিভিন্ন অঞ্চলত স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত। 11খন জিলাত ৰেড এলাৰ্ট জাৰি। কাইলৈ গুৱাহাটীত শিক্ষানুষ্ঠান আৰু চৰকাৰী কাৰ্যালয় বন্ধৰ ঘোষণা। গুৱাহাটী মহানগৰীত নগৰীয়া বানৰ জটিল ৰূপ। লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰলৈ চলাচল কৰা কেইবাখনো বিমানৰ যাত্ৰাত বিলম্ব। নতুন দিল্লীত বড়ো জনগোষ্ঠীয় কৃষ্টি প্ৰদৰ্শন কৰা 165গৰাকী শিল্পীক বিটিচি প্ৰশাসনৰ সম্বৰ্ধনা। IPL ক্ৰিকেট প্ৰতিযোগিতাৰ আজি চণ্ডীগড়ত হ'বলগীয়া এলিমিনেটৰত গুজৰাট টাইটানছ মুম্বাই ইণ্ডিয়ানছৰ মুখামুখি। সন্ধিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি নিশা 8 বজাত।